আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ 10 প্ৰৱাসী অসমীয়ালৈ এছ আই টিৰ পুনৰ চমন জাৰি নৰ্থ ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়াক সোধা পোছা বিত্তীয় অনিয়মৰ অভিযোগত শ্যামকানু মহন্তৰ বিৰুদ্ধে ইডি আৰু আয়কৰ বিভাগৰ গোচৰ ৰুজু আজি ঘোষণা হ'ব অসম আৰক্ষী আৰু এ ডি আৰ পৰীক্ষাৰ ফলাফল আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 3 জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় 20,000 মহিলাক এই চেক প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে আত্মসহায়ক গোটৰ সদস্যাসকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেনচাপৰিত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ভৱিষ্যতে 40,00,000 মহিলাই 85,000 টকা পৰ্যন্ত উদ্যমিতা পুঁজি লাভ কৰিলে অসমৰ গ্ৰাম্য অৰ্থনীতিত নিশ্চিতভাৱে যুগান্তকাৰী পৰিৱৰ্তন আহিব। ডঃ শৰ্মাই কালি এই আঁচনিৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ 36,886 গৰাকী হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰে। তেওঁ লগতে চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু আই টি আই কেন্দ্ৰসমূহক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে উন্নীতকৰণ আঁচনিৰ অধীনত ধেমাজি পলিটেকনিক প্ৰতিষ্ঠানত নিৰ্মাণ কৰা মেৰামতি কেন্দ্ৰ আৰু প্ৰযুক্তি গৱেষণাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডঃ শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত 15 বিত্তীয় আয়োগৰ স্বাস্থ্য অনুদান আঁচনিৰ পুঁজিৰে ধেমাজি জিলাৰ চিমেনচাপৰি উপস্বাস্থ্য কেন্দ্ৰত 30 বিচনাযুক্ত সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ 10 সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এছ'চিয়েচনৰ 8 চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়। সোধা পোছাৰ সময়ত কলিতাই আৰক্ষীক তদন্তত সহযোগিতাৰ আশ্বাস দিয়ে। ইপিনে এছ আই টিয়ে কলিতাক সোধা পোছা কৰাৰ পাছত দুৰ্ঘটনা সন্দৰ্ভত বহু নতুন তথ্য লাভ কৰিছে। বিশেষকৈ ছিংগাপুৰৰ সাগৰলৈ যোৱাৰ সময়ত য়টত জুবিন গাৰ্গৰ সৈতে 8 পৰিৱৰ্তে মুঠ 10 প্ৰৱাসী অসমীয়া আছিল বুলি তথ্য পোৱা গৈছে। ইয়াৰে এগৰাকী নলবাৰীৰ টিহুৰ সুস্মিতা গোস্বামী বুলি জানিব পৰা গৈছে। তেওঁ সম্প্ৰতি ছিংগাপুৰত অধ্যয়ন কৰি আছে। এছ আই টিয়ে কালিও এই ঘটনা সংক্ৰান্তত বহুকেইজন লোকৰ ভাষ্য গ্ৰহণ কৰে। বিশিষ্ট শব্দ অভিযন্তা দিগন্ত শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱা, বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামী, জুবিন গাৰ্গৰ 2 ব্যক্তিগত দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যৰ ভাষ্য সংগ্ৰহ কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধি বলবৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত 28 চৰকাৰী বেচৰকাৰী বিভাগ তথা বিষয়াৰ চিলমোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথি পত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ্তমান চি আই ডিৰ কাৰ্যালয়তে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জেৰাৰ সন্মুখীন হৈছে। সঞ্চালকালয়ে মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ পুঁজিৰো হিচাপ ল'ব। ইতিমধ্যে তেওঁৰ 12 বেংক একাউণ্টৰ লেনদেন অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে। ডিব্ৰুগড়ৰ অসম আৰক্ষী ছাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীয়ে সভাত দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী সন্দৰ্ভত মাৰ্গদৰ্শন কৰে। সভাৰ অন্তত সাংবাদিকে বগীবিল দলঙৰ নামকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই সন্দৰ্ভত চিন্তা চৰ্চা কৰা হ'ব বুলি মন্তব্য কৰে।
বগীবিল দলংখন সতী সাধনী নামত বিচৰা হৈছিলে, চুকাফাৰ নামতো বিচৰা হৈছিলে, আৰু তেনেকুৱা পৰিপ্ৰেক্ষিততে বগীবিল নামটো বগীবিল হিচাপে ৰখা হৈছিলে। মই ভাবো যে জুবিন গাৰ্গৰ নামত আমি এনেকুৱা অনুষ্ঠান দিব লাগে যি বিতৰ্কৰ সৃষ্টি নকৰে, কাৰণ জুবিন আমাৰ প্ৰাণৰ শিল্পী, জুবিন আমাৰ আপোন শিল্পী। গতিকে জুবিন গাৰ্গৰ নামত আমি দিব পৰা বহুত অনুষ্ঠান আছে, কিন্তু যিটো লৈ সাধনী বা চুকাফাৰ দৰে প্ৰবাদ প্ৰতিম মহিয়সী নাৰী আৰু পুৰুষৰ কথা আলোচনা হৈছিলে, তাত আমি যদি জুবিন গাৰ্গৰ নামত দলংখন দিওঁ, স্বাভাৱিকতে ই বিতৰ্কৰ সৃষ্টি কৰিব। চাউলুং চুকাফাও বিতৰ্কৰ মাজত আহিব নালাগে, আমাৰ সাধনীৰ দৰে মহিয়সী নাৰী বিতৰ্কৰ মাজত আহিব নালাগে, বীৰাংগনা আছিলে, আৰু জুবিন গাৰ্গো বিতৰ্কৰ মাজত আহিব নালাগে, তাক আমি কামনা কৰোঁ।
প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে কালি দলটোৰ সদস্য পদ ত্যাগ কৰে। দল ত্যাগৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগোহাঁয়ে কয় যে অটল বিহাৰী বাজপেয়ী, মুৰলী মনোহৰ যোশীৰ দৰে জ্যেষ্ঠ নেতাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ বিজেপিত যোগদান কৰিছিল। বৰ্তমান সময়ত দলটোৰ কাম কাজক লৈও তেওঁ ক্ষোভ প্ৰকাশ কৰে। ভৱিষ্যতে ৰাজনীতিত থাকিবনে নেথাকে সেই সন্দৰ্ভত পৰৱৰ্তী সময়তহে সিদ্ধান্ত ল'ব বুলি শ্ৰীগোহাঁয়ে মন্তব্য কৰে। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আনুষ্ঠানিকভাৱে দল ত্যাগ কৰাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে শ্ৰীগোহাঁয়ে দীৰ্ঘকাল ধৰি দলৰ বাবে সেৱা আগবঢ়াই আহিছিল। দলৰ শীৰ্ষ নেতাৰ সৈতে আলোচনা নকৰাকৈ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰাটো তেওঁৰ একান্ত ব্যক্তিগত কথা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ৰাজেন গোহাঁইৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে আৰু দলৰ নিৰ্মাণত ৰাজেন গোহাঁই ডাঙৰীয়াই যথেষ্ট বৰঙণি আৰু অৱদান আগবঢ়াই থৈ গৈছে। তদ্ৰূপভাৱে ৰাজেন গোহাঁই ডাঙৰীয়াৰ বৰঙণিক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতক কেইবাবাৰো সংসদ সদস্য হোৱাৰ সুবিধা দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত কাম কৰাৰো তেখেতে সৌভাগ্য লাভ কৰিছিলে। যি কাৰণতে নহওক কিয় আজি তেখেতে দলৰ পৰা পদত্যাগ কৰিছে, কিন্তু তেখেতৰ পুত্ৰ নবাৰুণ গোহাঁই আজিও আমাৰ দলতে আছে, দলৰ বিভিন্ন দায়িত্ব পালন কৰিছে। মই ভাবো য'তে ৰাজেন গোহাঁই ডাঙৰীয়াই যোগদান নকৰক কিয় তেওঁৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল হয়, ৰাজনৈতিক জীৱন যাতে আৰু অধিক সৰ্বাংগ সুন্দৰ হয়, দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে যাতে তেখেতে কাম কৰি থাকিব পাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমি তেখেতক অজস্ৰ শুভকামনা আগবঢ়াইছো।
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে 2025-26 বৰ্ষৰ বাবে আহ্বান জনোৱা অসম শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ আবেদনৰ দিন বৃদ্ধি কৰিছে। পূৰ্বে 10 অক্টোবৰৰ ভিতৰত পেঞ্চনৰ বাবে আবেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সম্প্ৰতি অনলাইন আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 20 অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে। আগ্ৰহীসকলে 20 অক্টোবৰৰ নিশা 12 বজাৰ ভিতৰত অনলাইনযোগে আবেদন কৰিব পাৰিব। অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহ আজি ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত আজি পুৱা 11:30 বজাত ফলাফলসমূহ উপলভ্য হ'ব। আজি অসম আৰক্ষীৰ 144টা উপ পৰিদৰ্শকৰ পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ 7টা উপ পৰিদৰ্শক, অসম কমাণ্ডো বেটেলিয়নৰ 51টা উপ পৰিদৰ্শক আৰু 164টা কনিষ্টবল পদৰ লগতে অন্যান্য পদসমূহৰ কাৰণে আয়োজন কৰা পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হ'ব। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি কনিষ্টবল পদত থকা স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত বাকী থকা 5,614 পদৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহো আজি পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কালি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকাই ভাৰতক 3 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 252 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 3টা উইকেট আৰু 7টা বল বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দক্ষিণ আফ্ৰিকাৰ নাডিনে ডি ক্লাৰ্কে আকৰ্ষণীয় বেটিঙেৰে 54টা বলত 84 ৰাণ কৰে। ভাৰতৰ হৈ ক্ৰান্তি গোৱৰ আৰু স্নেহ ৰাণাই 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 49 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 251 ৰাণ সংগ্ৰহ কৰে। ৰিচা ঘোষে 77টা বলত 94 ৰাণ কৰে। দক্ষিণ আফ্ৰিকাৰ ক্লয়ি ট্ৰায়নে 3টা উইকেট লাভ কৰে। নাডিনে ডি ক্লাৰ্কক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি চতুৰ্থ দিনা ভাৰতে দক্ষিণ কোৰিয়াক হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে। প্ৰথম ছেটত ভাৰতে 44-45 পইণ্টত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় ছেটত 45-30 আৰু তৃতীয় ছেটত 45-33 পইণ্টত ধাৰাবাহিকভাৱে জয়লাভ কৰে। ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ বাবে এটা পদক নিশ্চিত হ'ল। আনহাতে আজি ছেমিফাইনেলত ইণ্ডোনেছিয়া আৰু ভাৰত মুখামুখি হ'ব। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এই বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ পদক নিশ্চিত হৈছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজি নতুন দিল্লীত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল আৰম্ভ হ'ব। খেলখন কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। আহমেদাবাদত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰত 1 ইনিংছ আৰু 140 ৰাণত বিজয়ী হৈছিল। আন এক জয়েৰে শৃংখলাত ক্লিন ছুইপৰ লক্ষ্যৰে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো আজিৰ টেষ্টত অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰা হওক পৰিস্মিতা দিহিঙীয়াৰ সৈতে।
অসম মেঘালয় সীমান্তত সংঘৰ্ষ, ৰাজেন গোহাঁইৰ বিজেপি ত্যাগ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰে প্ৰতিবাদ, হাংগেৰীৰ ঔপন্যাসিক ক্ৰাজনা হৰকাইলৈ সাহিত্যৰ নোবেল বঁটা আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ তাপাত অঞ্চলত কালি খাচী দুৰ্বৃত্তৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হোৱাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে অসমৰ ভূমিত খাচী দুৰ্বৃত্তৰ তাণ্ডৱীৰ নামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। একেটা বাতৰিকে নিয়মীয়া বাৰ্তা কাকতেও প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে কালি দলত্যাগ কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত SIT-য়ে শিল্পীগৰাকীৰ ধনৰ লেনদেনৰ তথ্য সন্দৰ্ভত এজনৰ পাছত আন এজনক সোধা পোছা কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইপিনে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত SIT-য়ে ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ 10 জন সদস্যলৈ চমন জাৰি কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত নিয়াৰিকৈ চলাই আছে আৰু ইতিমধ্যে অভিযুক্ত সকলোকে আটক কৰা হৈছে বুলি প্ৰকাশ কৰাৰ আন এটা বাতৰি দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিৰ স্থান দিছে। প্ৰবাসী অসমীয়া ৰূপকমল কলিতাই SIT-ৰ আগত ভাষ্য প্ৰদান কৰি পুনৰ চৰকাৰী ব্যয়তে ছিংগাপুৰলৈ উভতি যোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধিৰ দাবীৰে চাহ জনগোষ্ঠীয় সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰখাৰ বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে অহা 25 নৱেম্বৰলৈ মৰাণ জনগোষ্ঠীৰ সকলো প্ৰতিবাদ স্থগিত, 6 সংগঠনৰ 2 শতাধিক প্ৰতিনিধিৰে মুখ্যমন্ত্ৰীৰ বৈঠক শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ পৰিস্মিতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত আংশিকভাৱে বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে গধূলিলৈ গুমা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে 2 এজাক মজলীয়াৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। অসমৰ নাৰী সমাজে ৰাজ্যত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ছিংগাপুৰৰ 10 জন প্ৰবাসী অসমীয়ালৈ SIT-ৰ পুনৰ চমন জাৰি, নৰ্থ ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়াক সোধা পোছা, বিত্তীয় অনিয়মৰ অভিযোগত শ্যামকানু মহন্তৰ বিৰুদ্ধে ED আৰু আয়কৰ বিভাগৰ গোচৰ ৰুজু, আজি ঘোষণা হ'ব অসম আৰক্ষী আৰু ADRE পৰীক্ষাৰ ফলাফল, আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ 3 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।